এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কাইলৈৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাই জিলাই সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচী। অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া BTC নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। বিৰল মহাজাগতিক পৰিঘটনাৰ ফলস্বৰূপে আজি নিশাৰ আকাশত ব্যতিক্ৰমী ধৰণৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আৰু ইউনেক্স উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত মুঠ 11টা সোণৰ পদক জয়েৰে অসমৰ সফল সামৰণি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণ বৰা। এতিয়া শুনক বিতং বাতৰি। বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কাইলৈৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা 9 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্ৰাপ্ত 33খন জিলা সাহিত্য সভা আৰু 1000খন শাখা সাহিত্য সভাৰ জৰিয়তে কাইলৈৰ পৰা কাৰ্যসূচী অনুষ্ঠিত কৰিব। ইয়াৰ উপৰি দেশে বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে।
আমি অসম সাহিত্য সভাই বছৰজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপনৰ কাৰণে প্ৰস্তুতি কৰিছো। দেশ বিদেশত থকা আমাৰ শাখা সভাসমূহে সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন কৰিব। অসম জননীৰ সুযোগ্য সন্তানগৰাকীৰ প্ৰতি প্ৰবাসী অসমীয়াসকলে ব্যাপক উৎসাহ উদ্দীপনাৰে শ্ৰদ্ধা নিবেদন কৰিব। তাৰে অংশ হিচাপে অসম সাহিত্য সভাৰ অনুৰোধত, আহ্বানত, নিৰ্দেশত শাখা সভাসমূহে বিশেষকৈ ইউৰোপত অক্টোবৰ মাহত 26, 27, 28 অক্টোবৰত অসম মিলন অনুষ্ঠানত ইউৰোপত ভূপেন দাক শ্ৰদ্ধা জনাব। উত্তৰ আমেৰিকা শাখা সাহিত্য সভাই 26 বৰ্ষৰ আগষ্ট মাহত মস্কোত, ৰাছিয়া সাহিত্য সভাই 26 চনৰ জুলাই মাহত, গ্ৰেট ব্ৰিটেইন শাখা সাহিত্য সভাই 26 বৰ্ষৰ জুন মাহত, ছুইজাৰলেণ্ড শাখা সাহিত্য সভাই 26 বৰ্ষৰ মাৰ্চ মাহত, কুৱেত শাখা সাহিত্য সভাই 26 বৰ্ষৰ মাৰ্চ মাহত শতবৰ্ষ কাৰ্যসূচী ৰূপায়ণ কৰিব।
শ্ৰীবৰাই কয় যে অসম সাহিত্য সভাৰ উদ্যোগত আৰু ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ শতদল শাখা সাহিত্য সভাৰ সহযোগত কাইলৈ আৰু পৰহিলৈ শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, গ্ৰন্থ বিপণী মুকলি, ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। সন্ধিয়া শিল্পীগৰাকীৰ স্মৃতিত 100 গছি বন্তি প্ৰজ্বলন কৰা হ'ব। পৰহিলৈ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। এই শোভাযাত্ৰাত শিল্পী সাহিত্যিকে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰীতো শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱা জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই এই সমদল মুকলি কৰে। আজি পুৱাৰ ভাগত গুৱাহাটীৰ গণেশ মন্দিৰ প্ৰাংগণত ভূপেন হাজৰিকাৰ গীতৰ এখন কৰ্মশালা মুকলি কৰা হয়। কৰ্মশালাখন শিল্পী কমল কটকীয়ে মুকলি কৰে। ইপিনে কিংবদন্তী শিল্পীগৰাকীৰ জীৱনক লৈ নিৰ্মাণ কৰা ভূপেন দা আনকাট নামৰ এখন তথ্যচিত্ৰ আজি গুৱাহাটীৰ অনুৰাধা চিত্ৰগৃহত প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীত শিল্পীগৰাকীৰ পুত্ৰ তেজ হাজৰিকাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ ৰাজ্যৰ প্ৰতিখন জিলা সদৰত পুৱাৰ ভাগত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত 100গৰাকীকৈ শিল্পীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনাব। একেদৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত উদ্দীপনা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাই এখন স্মাৰক গ্ৰন্থও প্ৰকাশ কৰিব। তদুপৰি মুকলি কুইজ আৰু ৰং তুলিকাৰ এটা দিন শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে আজি সন্ধিয়া 7:30 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই অটো ৰিক্সা চলাও আমি দুয়ো ভাই শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰীতো শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি আৰম্ভণি কাৰ্যসূচীত সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰা হয়। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি ডঃ অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যুজিনাৰ গান কবিতাটি সমূহীয়াভাৱে আবৃত্তিৰ কাৰ্যসূচী লোৱা হয়। আজি মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহতো এই অনুষ্ঠানৰ আয়োজন কৰা হয়। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে 400 শতাধিক নবীন প্ৰবীণ আবৃত্তিকাৰে কবিতাটি আবৃত্তি কৰিব। গোৱালপাৰা মহাবিদ্যালয়তো আজি এই আবৃত্তিৰ আয়োজন কৰা হয়। কাইলৈ 150+ আবৃত্তিকাৰে এই কবিতাটি পৰিৱেশন কৰিব। ডিব্ৰুগড় জিলাতো আজি বহু শিল্পীয়ে ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ ৰচিত মৃত্যুজিনাৰ গান শীৰ্ষক কবিতাটি সমস্বৰে আবৃত্তি কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নীৰোদ বৰুৱাই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি এই কবিতাটি আবৃত্তি অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাত আজি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত চাইকেল সমদলৰ আয়োজন কৰা হয়। সেউজ আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাৰ বাৰ্তা দিয়াৰ বাবে আয়োজন কৰা এই সমদল মন্ত্ৰী প্ৰশান্ত ফুকনে পতাকা জোকাৰি শুভাৰম্ভ কৰে। অনুষ্ঠানত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপসভানেত্ৰী শিল্পী মনীষা হাজৰিকা উপস্থিত থাকে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102 মেগাহাৰ্জত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা, 103.3 মেগাহাৰ্জত আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা, 102.6 মেগাহাৰ্জত গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণ বৰাৰ পৰা।
অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া BTC নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। BTRৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। ইতিমধ্যে 40টা সমষ্টিত 316 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা 34 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ আগেয়ে 2 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল। UPPLৰ মুৰববী প্ৰমোদ বড়োৱে আজি বাক্সা জিলাৰ মুছলপুৰত নিৰ্বাচনী সভাত অংশ লয়। শ্ৰীবড়োৱে BTRৰ শান্তি সমৃদ্ধি তথা উন্নয়নৰ বাবে এইবাৰৰ নিৰ্বাচনত UPPLক জয়ী কৰাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।
আমাৰ BTCৰ যে 40টা সমষ্টি আছে, ইয়াৰ ভিতৰত বাক্সা জিলাৰ যিখিনি সমষ্টি আছে এইখিনিত বহুত ভাল আমাৰ ফল হ'ব। আৰু এতিয়া বাক্সা ডিষ্ট্ৰিক্ট, পুৰণি বাক্সা ডিষ্ট্ৰিক্ট, তামোলপুৰ, আমাৰ যিটো মছলপুৰ, কোকলাবাৰী, এই গোটেই লৈ পেলাই এইটো আমাৰ UPPLৰ দুৰ্গাৰ নিচিনা আছিলে। যোৱাবাৰ নিৰ্বাচনতো বহুত ভাল ফল হৈছে, এইবাৰো বহুত ভাল ফল হ'ব। আৰু ইয়াত অকল বড়ো নহয়, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। কাৰণটো হৈছে যে এটা সময়ত অশান্তিৰ এটা পৰিৱেশ আছিলে, তাৰ পিছত আকৌ এটা বিভাজনৰ ৰাজনীতি, বড়ো অনাবড়ো ৰাজনীতি আৰম্ভ হৈছিলে। এই কথাবিলাকে ক'ৰবাত নহয় ক'ৰবাত সমাজখনক বিভাজন কৰিছিলে, দুখ দিছিলে, আৰু সমাজখনে ইয়াৰ পৰা কিবা এটা ডাঙৰ হেৰাৱা বুলি চবে অনুভৱ কৰিছে। আজি UPPL মডেলৰ ৰাজনীতিত যিহেতু সকলো জাতি জনগোষ্ঠীক লৈ পেলাই শান্তি, সম্প্ৰীতি, নিৰাপত্তা আৰু সমন্বয়ৰ এটা সমাজ গঢ়িবলৈ আহিছোঁ, এই কথাটো চবে ভাল পাইছে আৰু এইকাৰণে চবে ওলাই আহিছে।
ওদালগুৰি জিলাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পুলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে। টংলা মহাবিদ্যালয়ত 956 জন প্ৰিজাইডিং আৰু পুলিং বিষয়াক প্ৰশিক্ষণৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত পুলক পাটগিৰিয়ে নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ সকলোকে আহ্বান জনায়। প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ পাছত 9 ছেপ্টেম্বৰত ওদালগুৰি মহাবিদ্যালয়ত প্ৰশিক্ষণ দিয়া হ'ব। সমাগত BTC নিৰ্বাচন উপলক্ষে আজি মন্ত্ৰী পীযুষ হাজৰিকাই ওদালগুৰি জিলাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। মন্ত্ৰী হাজৰিকাই তেওঁৰ ভাষণত জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৰে উন্নয়নৰ স্বাৰ্থত এই নিৰ্বাচনত BJPক ভোট দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে BTRৰ উন্নয়নৰ বাবে BJPয়ে দিয়া প্ৰতিশ্ৰুতি পৰৱৰ্তী সময়ত আখৰে আখৰে পূৰণ কৰা হ'ব। উল্লেখযোগ্য যে খৈৰাবাৰী পৰিষদীয় সমষ্টিত BJPৰ হৈ মদন নাৰ্ভাই প্ৰতিদ্বন্দ্বিতা কৰিব। এটা বিৰল মহাজাগতিক পৰিঘটনাৰ ফলস্বৰূপে আজি নিশাৰ আকাশত ব্যতিক্ৰমী ধৰণৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ'ব। এই চন্দ্ৰগ্ৰহণ সমগ্ৰ দেশতে দৃশ্যমান হ'ব। গুৱাহাটীৰ লগতে দিল্লী, মুম্বাই, কলকাতা আৰু বেংগালুৰুকে ধৰি দেশৰ সকলো নগৰ মহানগৰৰ উপৰি সমগ্ৰ এছিয়া, অষ্ট্ৰেলিয়া, পূব আফ্ৰিকা আৰু ইউৰোপৰ অংশবিশেষত এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব। তথ্য অনুসৰি এই চন্দ্ৰগ্ৰহণ আজি নিশা 8:58 আৰম্ভ হ'ব আৰু 2:25 ইয়াৰ সমাপ্তি ঘটিব। প্ৰায় 82 মিনিট সময়ৰ বাবে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সম্পন্ন হ'ব বুলিও প্ৰকাশ পাইছে। উল্লেখযোগ্য যে গুৱাহাটী তাৰকাগৃহত আজি নিশাৰ এই বিৰল পৰিঘটনা চাব পৰাকৈ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই আকাশবাণীক জানিবলৈ দিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত এখন বৈঠকত জিলাখনৰ শৈক্ষিক দিশৰ পৰ্যালোচনা কৰে। জিলাখনৰ সামগ্ৰিক শৈক্ষিক ফলাফল পূৰ্বতকৈ ভালেখিনি উন্নত হোৱা আৰু মুঠ নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ লগতে আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাক লৈ ডাঃ পেগুৱে সন্তুষ্টি প্ৰকাশ কৰে। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যৰ গড় পৰিসংখ্যাতকৈ জিলাখন কিছু পিছপৰি থকাৰ পৰিপ্ৰেক্ষিতত তেওঁ সকলো বিষয়াবৰ্গক নতুন শিক্ষানীতি অনুসৰি শৈক্ষিক পৰিস্থিতিতন্ত্ৰ উন্নত কৰিবলৈ আহান জনায়। ডাঃ পেগুৱে আজি তিনিচুকীয়াত সদৌ অসম টুৰিষ্ট গাইড সংস্থাৰ দ্বিতীয়খন সন্মিলনত অংশ লয়। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন খণ্ডৰ দ্ৰুত বিকাশ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সংস্থাটোৰ এনে পদক্ষেপৰ বাবে শলাগ লয়। এই সন্মিলনত অৰুণাচল প্ৰদেশৰ বিধায়ক অ'কেন টায়েং উপস্থিত থাকে। ভাৰতীয় দন্ত চিকিৎসক সন্থাৰ অসম শাখাই দাখিল কৰা অভিযোগ অনুসৰি শিলচৰ আৰক্ষীয়ে আজি চহৰখনত অভিযান চলাই দুজন ভুৱা চিকিৎসকক আটক কৰে। যোৱা 10 বছৰ ধৰি এই চিকিৎসক দুজনে চিকিৎসা চলাই আহিছিল। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মহাত্তাই প্ৰকাশ কৰা মতে আজি আৰক্ষীৰ দলটোৱে তালাচী চলাই কামৰুল ইছলাম হাজাৰী আৰু টিংকু মজুমদাৰ নামৰ ভুৱা চিকিৎসক দুজনক আটক কৰে। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
শিলচৰত যোৱা নিশা দুৰ্বৃত্তই এজন লোকক গুলীচালনা কৰা ঘটনা সংক্ৰান্তত কাছাৰ আৰক্ষীয়ে আজি দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক দুজন হৈছে মিজোৰামৰ আইজলৰ ডেভিড মাৰ আৰু ক্ৰিষ্টোফাৰ ফানলাল বেকা। আৰক্ষীয়ে তেওঁলোকৰ পৰা অস্ত্ৰ শস্ত্ৰসহ নগদ ধন জব্দ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাত্তাই প্ৰকাশ কৰা মতে যুৱক দুজনৰ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হোৱা নীলোৎপল দাস নামৰ লোকজনে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰি যুৱক দুজনক আটক কৰিবলৈ সমৰ্থ হয়। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি গুৱাহাটীৰ গড়চুক অঞ্চলৰ পৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক দুজন ৰঞ্জিত কাশ্যপ আৰু দীপাংকৰ দাস বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। যুৱক দুজনৰ পৰা 34খন ATM কাৰ্ড, 25খন পাছবুক, 27খন চেকবুক, 8খন চিম কাৰ্ডৰ উপৰি ভালেমান আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে। অসম আৰক্ষীয়ে এই যুৱক দুজনে তেলেংগানাতো এনেধৰণৰ অপৰাধ সংঘটিত কৰাৰ তথ্য লাভ কৰিছে। চৰকাৰে বিশ্ববেংকৰ পুঁজিৰে পৰিচালিত অসম স্থিতিস্থাপক গুণসম্পন্ন গ্ৰাম্য দলং কাৰ্যসূচী ARRBPৰ অধীনত ৰাজ্যৰ 12খন জিলাত আৰু 28খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। এই দলংসমূহ নিৰ্মাণ কৰাৰ বাবে 85 কোটি 88 লাখ টকা ব্যয় কৰা হ'ব। ৰাজ্য চৰকাৰে ARRBP কাৰ্যসূচীৰ অধীনত পৰ্যায়ক্ৰমে গ্ৰামাঞ্চলত প্ৰায় 1200খন দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। অলপতে লোক নিৰ্মাণ বিভাগৰ বাহ্যিক সাহায্যপ্ৰাপ্ত শাখাই বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ডিমাহাচাও, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও আৰু শিৱসাগৰ জিলাত নিৰ্মাণ কৰিবলগীয়া 28খন নতুন দলঙৰ বাবে নিবিদা আহ্বান কৰিছে। আগৰতলাত অনুষ্ঠিত ইউনেক্স উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত অসমে মুঠ 11টা সোণৰ পদক জয়েৰে সফলতাৰে অভিযান সামৰিছে। ডাবলছত 3টা সোণ লাভ কৰা অসমে প্ৰতিযোগিতাৰ মুকলি শাখাত মুঠ 8টা সোণ অৰ্জন কৰে। উল্লেখযোগ্য যে পুৰুষ, মহিলা তথা 19 বছৰ অনুৰ্ধ ল'ৰা আৰু ছোৱালীৰ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত মুকলি শাখাৰ 10খন ফাইনেলৰ 9খনত অসমে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ইয়াৰে 8খনত সোণৰ পদক জয় কৰে। ছোৱালীৰ ছিংগলছ, ডাবলছ আৰু মিক্সড ডাবলছৰ 5টা সোণ অসমৰ নৱাগত খেলুৱৈসকলে অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কাইলৈৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাই জিলাই সুধাকণ্ঠৰ জন্ম শতবৰ্ষ কাৰ্যসূচী। অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া BTC নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। বিৰল মহাজাগতিক পৰিঘটনাৰ ফলস্বৰূপে আজি নিশাৰ আকাশত ব্যতিক্ৰমী ধৰণৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আৰু ইউনেক্স উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত মুঠ 11টা সোণৰ পদক জয়েৰে অসমৰ সফল সামৰণি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।